الذي خلق السماوات والأرض وما بينهما في ستة أيام ثم استوى على العرش الرحمن فاسأل به خبيرا
তেওঁ আকাশসমূহ পৃথিৱী আৰু এই দুয়োৰ মাজত যি যি আছে সেই সকলোবোৰক ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰশৰ ওপৰত উঠিছে। তেওঁ ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধিছোঁ।